দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই বৰ্ষাপ্ৰিয়া দত্ত। ৰাজ্য চৰকাৰে বিদ্যালয় শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ঠিকাভিত্তিক অতিৰিক্ত সেৱা আগবঢ়োৱাৰ সময়ত দেহাৱসান ঘটা 26গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5,00,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ কাহিলিপাৰা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত আয়োজিত এক কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত 13গৰাকী প্ৰাৰ্থীক ডায়েটৰ প্ৰবক্তা হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা 10 কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্ৰান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত এই ট্ৰান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নতমানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে। আমাৰ আগৰ বাতৰিত কোৱা হৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত কালি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ এফ এম ট্ৰান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। এই নতুন এফ এম ট্ৰান্সমিটাৰৰ সংযোজনে অঞ্চলটোৰ ৰাইজক কেনেদৰে উৎসাহিত কৰিছে সেই বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 আৰু 101.6 মেগাহাৰ্জত শুনিব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এআইৰ এপতো শুনিব পাৰিব। মাঘ তথা ভোগালী বিহুলৈ কেইটামান দিনহে বাকী থকাৰ অৱস্থাত ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালীৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে। ওদালগুৰি জিলাৰ পানীৰিটো হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। অসমীয়া জাতিৰ পৰম্পৰাক ধৰি ৰখাৰ লগতে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ মাজত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি বিগত কেইটামান বছৰত পানীৰিত যুৱ সমাজে সমন্বয়ৰ মাধ্যমেৰে ভোগালী বিহু উদযাপন কৰি আহিছে। ইপিনে চতিয়াৰ চতিয়াল গাঁৱৰ ভোগজৰা ক্ষেত্ৰতো 4দিনীয়া কাৰ্যসূচীৰে ভোগালী উৎসৱ আয়োজনৰ প্ৰস্তুতি চলি আছে বুলি আমালৈ বাতৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বত্ৰদাটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত কৰ্মৰত অস্থায়ী কৰ্মচাৰী জলমিত্ৰসকলে অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। জলমিত্ৰসকলে শ্ৰমিক আইন অনুসৰি তেওঁলোকক ভাট্টা প্ৰদান কৰা, এংগেজমেণ্টৰ পৰিৱৰ্তে বিভাগটোৰ পৰা পোনপটীয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰা, কৰ্মচাৰীসকলৰ জীৱন নিৰাপত্তা, পৰিয়ালৰ সুৰক্ষাৰ লগতে উপভোক্তা সমিতিৰ দ্বাৰা নিযুক্তিৰ পৰিৱৰ্তে পোনপটীয়াকৈ চৰকাৰী নিযুক্তি প্ৰদান আদি দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছে। নাটঘৰ মাজুলীৰ উদ্যোগত মাজুলী জিলা নাট্য সন্মিলন আৰু জিলা মইনা পৰিজাতৰ সহযোগত দ্বিতীয়বাৰৰ বাবে কমলাবাৰীৰ মিলন সংঘত নাট মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা 11 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই মহোৎসৱৰ লগত সংগতি ৰাখি জিলাভিত্তিত শিশু একাংকিকা নাট সমাৰোহৰো আয়োজন কৰা হৈছে। চিৰাঙৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কালিৰে পৰা 3দিনীয়াকৈ দিবানৈশ লাইট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই কালি সন্ধিয়া প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰক্ষীয়ে বিভিন্ন লোকক ভয় আৰু ভাবুকি দি ধন দাবী কৰি অহা এজন যুৱকক আটক কৰিছে। যুৱকজনে কিছুদিন পূৰ্বে চেপন ডবা চাহ বাগিচাৰ পৰা 2,00,000 টকা সংগ্ৰহ কৰাৰ তথ্য পোৱা গৈছিল। যুৱকজনে NSCNৰ শিবিৰত গৈ বিস্ফোৰক সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ছিডনী ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে দ্বিতীয় ইনিংছত আমালৈ বাতৰি অহা পৰলৈকে 5টা উইকেটৰ বিনিময়ত 128 ৰাণ কৰিছে। অপেনাৰ যশস্বী জয়সৱাল আৰু কে এল ৰাহুল ক্ৰমে 22 আৰু 13 ৰাণ কৰি আউট হয়। ইয়াৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলে দুৰ্দান্ত বলিঙেৰে অষ্ট্ৰেলিয়াৰ বেটিং লাইন বিধ্বস্ত কৰি ঘৰুৱা দলটোক 181 ৰাণতে নিজৰ প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য কৰায় আৰু ভাৰতে প্ৰথম ইনিংছত 4 ৰাণৰ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াই কালি 1টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 9 ৰাণৰ পৰা আজি খেল আৰম্ভ কৰিছিল। মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই 3টাকৈ উইকেট লাভ কৰাৰ লগতে অধিনায়ক জাছপ্ৰীত বুমৰাহ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে 2টাকৈ উইকেট দখল কৰে। দলটোৰ হৈ বিউ ৱেবষ্টাৰে সৰ্বোচ্চ 57 ৰাণ আৰু ষ্টিভেন স্মিথে 33 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।